ক্যামেরা আমি ব্যবহার করো যাতে নেটত সব ভিডিও আমি মানে থব পারো, যদি মানুষের আগ্রহ আছে নেটত, আনকি নেটত প্রভুর বাক্য শুনিব পারে। তো আকৌ খুলি দিও যোহন এক অধ্যায়, আর গোটেই অধ্যায় আমি নপড়ো, কিন্তু আমি প্রার্থনা করিম, তারপিছত একটা অংশ পড়ো। স্বর্গতক পিতৃ, তোমার বাক্য আমি পড়ি আছো, তোমার বাক্য আমি খুলি দিলু সাবলৈ শুনিবলৈ, আকৌ তোমার গৌরব, তোমার মহিমা আর যীশুখ্রিস্টর জীবন, তেওঁর কাহিনী, তেওঁর মৃত্যু, তেওঁর পুনরুত্থান। প্রভু, মই জানো যে তোমার বাক্য জীবনময়, জীবন্ত, আর আমাক শক্তি দিয়ে, আমাক জ্ঞান দিয়ে। প্রভু, এই গোটেই পৃথিবীর ভিতরত জ্ঞান নাই, মানুষ বহুত আগতে হেরালে তোমার বাক্য, কিন্তু আমি প্রার্থনা করু আমাক শিকাই দিয়া, আমাক সহায় করা তোমার পুত্রর বিষয় বুঝিবলৈ, বিশ্বাস করিবলৈ, গ্রহণ করিবলৈ। প্রভু, মোক সহায় করা যাতে আজি রাতে মোর কথা স্পষ্ট হব আর সবে বুঝিব। প্রভু, মোর বিশ্বাস, মোর ইচ্ছা হল যাতে তুমি মোক সহায় করা ভালভাবে কবলৈ, ভালকে শিকাই দিবলৈ। প্রভু, মোর মুখ খুলি দিয়া, আর এই রুমত যিজন উপস্থিত আছে সকলকে সহায় করা শুনিবলৈ। প্রভু, তোমার নামত আমি প্রার্থনা করু, তোমার রাজ্যত আমি বিচারু, আমার প্রার্থনা শুনা আর বেগেরে উত্তর দিয়া, যাতে মানুষ পাপর পরে মুক্তি পায়, যীশুখ্রিস্টর নামত, আমেন। আচ্ছা, আকৌ আমি পড়ু যোহন এক অধ্যায় ১৯ পদর পড়া ৩৪ লয়, ১৯ পড়া ৩৪ লয়। এই অংশ যোহন ব্যাপটাইজকৰ ওপৰত আছে, আর তেওঁৰ হাক্য নিজৰ বিষয় লয় আর যীশুখ্রিস্টর বিষয় লয়। আর আজি রাতে আমার মূল পদ হব ২৯, এই অংশৰ ভিতৰত যেতিয়া আমি পঢ়ো ২৯ বিশেষকে আমার মূল পদ, মূল বিষয় লিখা আছে ঈশ্বরের মেয়ের পোৱালি। ঈশ্বরের মেয়ের পোৱালি, এই নাম, এই পদ ইমান মহান, আর আমাক বহুত সহায় করে যেতিয়া বুঝু। তো পড়ার আগতেই মই আকৌ কম, আমি পড়ি আছো যোহনের লিখা শুভবার্তা। এই পুস্তক যোহনে লিখিছিলে, মানে যোহনে নিজেই যীশুখ্রিস্টর লগত চলন ফেরন করেছিলে, তেওঁর জীবনত নিজের চকুয়ে যীশুখ্রিস্টর আচরিত কাম দেখিছিলে, সব ঘটনা, সব ঘটা যি হল যীশুর জীবনত, যোহন এজন সাক্ষ্য। আর তেওঁর প্রথম অধ্যায়ত, মানে ঠিক এতে কিতাপর নিচিনা এই প্রথম বাক্য যি থাকিব কিতাপর প্রথম ফালে, সদায় বহুত গুরুত্বপূর্ণ হয়, কারণ মানুষে মানে বুঝাব সিহঁতৰ কিতাপ মানে কোন বিষয় লিখা আছে। যোৱাবাৰ আমি দেখিছিলোঁ একদম প্ৰথম কথা হ'ল যে যীশু কোন হয়, স্বয়ং ঈশ্বৰ সদায় আছিলে পিতৃ ঈশ্বৰৰ লগত আদিতে আৰু নিজেই ঈশ্বৰ হ'ল, কিন্তু আমাৰ কাৰণে মানুহ হৈ গ'ল। তেওঁৰ নিজৰ দয়া অনুগ্ৰহ আৰু সত্যতা দেখাবলৈ। তো আজি ৰাতি আন এটা গুৰুত্বপূৰ্ণ কথা আছে এই মানে পুস্তকৰ প্ৰথম ফালে, যে যীশুখ্ৰীষ্টৰ কাম, যীশুখ্ৰীষ্টৰ মূল উদ্দেশ্য কি, আৰু আমি চাম আৰু এইটো বুজা যাব তেওঁ ঈশ্বৰৰ মেৰ পোৱালে। সো আমি পঢ়ো 19 পদ লিখা আছে, জোহনৰ হাক্য এই, তুমি কোন, এই বুলি সুধিবলৈ যেতিয়া যিহুদীবিলাকে জেৰুচালেমৰ পৰা পুৰোহিত আৰু লেবীয়সকলক তেওঁৰ ওচৰলৈ পতালে, তেতিয়া তেওঁ আহৈ নামাতি হৈ কাঢ়িলে, অৰ্থাৎ মই খ্ৰীষ্টও নহওঁ বুলি হৈ কাঢ়িলে। তাতে তেওঁবিলাকে তেওঁক সুধিলে, তেন্তে কি তুমি এলিয়ানে? তেওঁ ক'লে, মই নহওঁ। তুমি সেই ভাববাদী নে? তেওঁ উত্তৰ দিলে, নহওঁ। এতেকে তেওঁবিলাকে তেওঁ ক'লে, আমাক পটোৱাবিলাকক উত্তৰ দিবলৈ আমি সুধিছোঁ, তুমি কোন, তুমি নিজৰ বিষয়ে কি কোৱা? তেওঁ ক'লে, যীশুয়া ভাববাদীয়ে যেনেকৈ কৈছিল বোলে, প্ৰভুৰ পদ পূণ কৰা, অৰণ্যনত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই। তেওঁবিলাকক ফৰিচীবিলাকৰ পৰা পটোৱা হৈছিল। তাতে তেওঁবিলাকে তেওঁক সুধিলে, যদি খ্ৰীষ্ট নোহোৱা, এলিয়া নোহোৱা, সেই বাবুবাদীও নোহোৱা, তেন্তে কিয় বেপটাইজ কৰিছা? যোহনে তেওঁবিলাকক উত্তৰ দি ক'লে, মই হ'লে পানীত বেপটাইজ কৰিছোঁ, কিন্তু যিজনাক তোমালোকে নাজানা, যিজনাৰ জোতাৰ বান্ধ মই খুলিবলৈও যোগ্য নহওঁ, মোৰ পাছত অহা এনেজনা তোমালোকৰ মাজত আছে। যোহনে বেপটাইজ কৰা ঠাইত জৰ্দনৰ সিপাৰে বৈঠনীয়াত এই সকলো ঘটিল। পাছদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ ক'লে, জগতৰ পাপ নিয়োতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, যিজনাৰ বিষয়ে মই ক'লোঁ যে মোৰ পাছত এজন মানুহ আহিছে, তেওঁ মোতকৈ আগ হ'ল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল, সেইজনা এওঁৱেই, আৰু তেওঁক মই নিচিনিলোঁ, কিন্তু ইছৰাইল লোকৰ আগত তেওঁ প্ৰকাশিত হ'বলৈ মই পানী বেপটাইজ কৰি আহিলোঁ। আৰু যোহনে হাক্য দি ক'লে, আকাশৰ পৰা আত্মা কৌপৰ নিচিনা নামি তেওঁৰ ওপৰত থকা দেখিলোঁ, মই তেওঁক নিচিনিলোঁ, কিন্তু যিজনাই পানীত বেপটাইজ কৰিবলৈ মোক পঠালে, সেইজনাই মোক কৈছিল, তুমি যিজনৰে ওপৰত আত্মাক নামি থকা দেখিবা, পবিত্ৰ আত্মাত বেপটাইজ কৰোতা তেওঁই, আৰু মই তাকে দেখি এওঁ যে ঈশ্বৰৰ পুত্ৰ হয় তাৰ সাক্ষ্য দিলোঁ। আমেন। তো এই সৰু অংশ মানে কি, দুটা মূল কথা আছে। প্ৰথম হ'ল যোহন বেপটাইজকৰ কথা, আৰু দ্বিতীয় হ'ল যীশুখ্ৰীষ্টৰ পদ, যীশুখ্ৰীষ্টৰ বিষয় লৈ যোহনে যি কৈছিল, তেওঁৰ সাক্ষ্য, যোহনৰ বিশ্বাস আৰু বাৰ্তা, যীশু কোন, প্রথম বিষয় হল যোহন কোন, আর দ্বিতীয় বিষয় যীশুনো কোন। প্রথম কথা এই লিখা আছে যে যোহনৰ হাক্য এই, যোহন ব্যাপটাইজ বহুত গুরুত্বপূর্ণ হয় এই শুভবার্তার ভিতর, যোহনের ভিতর প্রথম অধ্যায় এই মানুষ এই ব্যক্তি দেখা গৈছে যোহন ব্যাপটাইজ। কোন মতি মার্ক লুক সব এই চারিটা পুস্তক যীশুর জীবনের উপর সদায় প্রথমতে যোহন ব্যাপটাইজকর বিষয় লিখা আছে প্রথম ফালে, কারণ একটা বিশেষ কারণ আছে। বাইবলত বহুত আগতে ঈশ্বরে প্রতিজ্ঞ করেছিলে, একটা বিশেষ বাণী দিলে যে উদ্ধারকর্তা যেতিয়া আহে, মূর পুত্র যেতিয়া জগতত প্রবেশ করে আর সুমায়, তেওঁৰ ঠিক আগত এজন ব্যক্তি ডাঙর ব্যক্তি উঠিব আর যীশুর আগমন প্রকাশ করিব বা ঘোষণা করিব। ঠিক রজার নিচিনা, রজা যেতিয়া আহে, রজা আপনাদের কেতিয়াও দেখিছেনে, রজা আজিকালি দেখা না যায়, মানে প্রধানমন্ত্রী আছে, ডাঙর মানুষ আছে, কিন্তু রজা যেতিয়া আহে কি করে, সদায় এজন বেলেগ মানুষ তেওঁর মানে আগতে যাব আর সব মানুষক ঘোষণা করিব যে রজা আহিছে, রজা আহিছে, সবে আহক, সবে শুনক, সবে প্রস্তুত হওয়া, সাজু হওয়া, রজা আহিব বেগেরে। এই পদ, এই কাম যোহন ব্যাপটাইজকে করিব। যেতিয়া ঈশ্বরের পুত্র আহে, প্রথমে ঈশ্বরে সিদ্ধান্ত ললে যে এজন ভাববাদী, এজন নবীর নিচিনা এজন মানুষ আহিব, যে সব মানুষক জনাই দিব সময় আহিছে, স্বর্গর রজা আহিব খুব সোনকালে। সেই কারণে এইটো গুরুত্বপূর্ণ যে তেওঁর নিজের হাক্য আমি পড়ু। তো যোহন ব্যাপটাইজক সব মানুষক ব্যাপটাইজ করেছিল, ব্যাপটাইজ করা মানে কি, মানে খ্রিস্টনের রীতি যে থাকে, বিশ্বাসী হওয়ার পিছত, নতুন জন্ম পুয়ার পিছত মানুষে ব্যাপটিজম লয়, পানিত মানে ব্যাপটাইজ করা হয়। এইটো সিহতর অবস্থা মানে অলপ শারীরিকভাবে বুঝাব যে এই মানুষ আগর জীবনের বিষয় লয় মরা হয়েছে, মৃত্যু হয়েছে, আগর নিচিনা সি জীবন যাপন নকরিব, সি এজন নতুন মানুষ হয়ে গেল আর পানির পড়া উপরে উঠিব। এইটু বুঝাইছে মানে ব্যাপটিজম। তো যোহনে বহু মানুষক ব্যাপটাইজ করেছিল, যিহুদী মানুষ, যোহন এজন যিহুদী, আর তেওঁর দেশত ইমান মানুষ আহিছে তেওঁর প্রচার শুনবলৈ। তেওঁ কত থাকিছিল তুমি জানা? বহুত দূরত, শহরত নহয়, আনকি গাঁৱত নহয়, অরণ্যনত। অরণ্যনত এইটো হল মানে যত মানুষ নাই, যত বেশি গছ নাই, যত একো নাই, মানুষ থাকিব নোৱাৰে, এইটো অলপ হেৰি মানে কষ্ট হব, তাতে জঙ্গলের নিচিনা। তো তাতে গৈছে আর প্রচার করেছিল, কিন্তু মানুষে বুঝি পালে যে যোহনের কথা আসলতে ঠিক আর বিশ্বাস করলে, আর তেওঁর ওসর আহিছে ব্যাপটিজম লবলৈ, তেওঁর প্রচার আর শিক্ষা পাবলৈ। ইমান জনজাত হয়ে গল যে যি আমি পড়েছিল, এইটো ঘটিল জেরুসালেম শহরের পৰা, এই 19 পদত জেরুসালেমের পৰা পুরোহিত আর লেবীয় সকলক তেওঁর ওসরলৈ পটালে সুদিবলৈ, শুনিবলৈ, তুমি কোন, তুমি কি করে আছা, মানে সি এজন জনজাত মানুষ, এজন ডাঙর ব্যক্তি, ভাববাদীর নিচিনা, নবীর নিচিনা প্রচার করে, তেনে হলে তেও কোন হয়? পুরোহিত আর লেবিয়া মানুষ যিহুদীর জাতিত ডাঙর হয়, ঠিক এই মানে ভারতত অসমত যি মানে হাই কাস্ট হৈ ব্ৰাহ্মণ হয় সিহঁতেই মানে বেছি অধিকাৰ আছে, বেছি হেৰি ক্ষমতা আছে। যদি কোনো হুলস্থুল হৈ আছে, যদি কোনো অদ্ভুত ঘটনা ঘটিছে, সিহঁতেই জানিব বিচাৰিব যাতে সিহঁতে মানুহৰ ওপৰত থাকিব পাৰে। তো এজন নতুন মানুহ ধৰ্ম বিষয়লৈ প্ৰচাৰ কৰি আছে, তেওঁনো কোন? এটা দল পতাই দিছে সুধিবলৈ আৰু ঘূৰি আহিবলৈ। জোহনক প্ৰশ্ন কৰিছিলে, সিহঁতে জোহনক প্ৰশ্ন কৰিলে, তুমি কোন? আৰু আচলতে জোহন এজন ভাল প্ৰচাৰক হোৱাৰ কাৰণে মানে চিধে চিধি নিজ লৈ একো নকলে। তেওঁৰ চিন্তা যীশুখ্ৰীষ্টৰ ওপৰত, তেওঁৰ সব সন্মান নিজৰ বাবে নহয়, ঈশ্বৰৰ পুত্ৰৰ বাবে। সেইকাৰণে লিখা আছে যে বিস্পদ তেওঁ আহৈ না মাতি হৈ কাঢ়িলে, অৰ্থাৎ মই খ্ৰীষ্ট নহওঁ বুলি হৈ কাঢ়িলে। সি স্বীকাৰ কৰিলে যে মই খ্ৰীষ্ট নহওঁ, তুমি কোন? আৰু তেওঁৰ প্ৰথম কথা হ'ল, মই খ্ৰীষ্ট নহওঁ। মানে আচলতে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'লে খ্ৰীষ্ট কোন, কিন্তু এই মানুহবিলাকে জোহনৰ ওপৰত সুধি আছে। জোহন কোন এইটো বেছি গুৰুত্ব নহয়, জোহনে জানে মই একো নাই, মই এজন মানুহ। তুমি এলিয়ানে, তুমি সেই ভাৱবাদীনে, তুমি এজন ডাঙৰ ব্যক্তিনে? আৰু জোহনে ক'লে, নাই নহওঁ, মই খ্ৰীষ্টও নহওঁ। জোহনৰ ইচ্ছা হ'ল যাতে সব মানুহে খ্ৰীষ্ট চিনি পাব। খ্ৰীষ্ট মানে কি? এইটো আচলতে টাইটেল নহয়, মানে নাম নহয়, এইটো এটা এটা পদ, এটা কাম। খ্ৰীষ্ট এই বিষয় হ'ল মানে প্ৰথম ভাষাত, অৰিজিনেল ভাষাত, যিহুদী ভাষাত এইটো হ'ল যাক ঈশ্বৰে তেওঁৰ আত্মা দিব, যাক ঈশ্বৰে শক্তি দিব, যাক ঈশ্বৰে গোটেই কাম লগাব এই গোটেই পৃথিৱীত বচাবলৈ, উদ্ধাৰ কৰিবলৈ। মানে আমাৰ জগতৰ উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্ট সম্পূৰ্ণৰূপে ঈশ্বৰ হয়, আৰু যেতিয়া মানুহ হৈ গ'ল সম্পূৰ্ণৰূপে ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰত ৰৈ আছিলে। সেইকাৰণে খ্ৰীষ্ট বুলি কয়। খ্ৰীষ্ট মানে তেওঁৰ ঈশ্বৰৰ আত্মা তেওঁৰ নিচিনা তেওঁৰ মূৰত মানে ডালাই দিয়া হৈছিল। সেইকাৰণে জোহন জানে যে তেওঁৰ নিজৰ বিষয় ইমান ডাঙৰ নহয়, মই খ্ৰীষ্ট নহওঁ, এইটো তেওঁৰ প্ৰথম কথা। কাৰণ সি বুজিছিলে সব মানুহে খ্ৰীষ্টক জানিব লাগে, আৰু সেইকাৰণে জোহনে আহিছিলে খ্ৰীষ্টৰ বিষয়লৈ জনাবলৈ, ঘোষণা কৰিবলৈ যে ৰজা আহিছে, খ্ৰীষ্ট আহিছে, প্ৰস্তুত হোৱা, বেগেৰে সোনকালে তেওঁ আহিব। তো বাৰে বাৰে সিহঁতে জোহনক প্ৰশ্ন কৰিছিলে, কিন্তু শেষত 23 পদ তেওঁ ক'লে, যি ছয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল, অ' চৰি 22 পদ, তুমি নিজৰ বিষয়ে কি কোৱা? শেষত মানে অলপ হেঁচা দিলে, নিজৰ বিষয় লৈ তুমি ক'ব লাগিব, নহ'লে যেতিয়া আমি ভতি যাওঁ আমাৰ পুৰোহিত, আমাৰ লেবিয়া মানুহক বেয়া পাব। যদি আমাৰ উত্তৰ নাই জোহন বেপটাইজক কোন, সিহঁতে বেয়া পাব, জানিব বিচাৰে। জোহনে শেষত ৰাজি হ'ল, ঠিক আছে মই ক'ম, মইনো কোন? তেওঁ ক'লে, যীশুয়ে ভাৱবাদীয়ে যেনেকৈ কৈছিল বোলে প্ৰভুৰ পদ পূৰ্ণ কৰা, অৰণ্যনত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই, মই এজন মাত। বহুত আগতে যীশুয়ে ভাৱবাদীৰ পত্ৰত, পুস্তকত 40 অধ্যায় পুৰণি নিয়মত লিখা আছে যে এদিন যেতিয়া ঈশ্বৰৰ ৰাজ্য আহে, যেতিয়া আমাৰ মুক্তি আহিব, যেতিয়া আমাৰ মুক্তিদাতা আহিব, প্ৰথমে এটা ডাঙৰ ডাঙৰ মাত শুনা যাব সব জায়গাতে, প্রভুৰ পথ পূণ কৰা, সিদ্ধা কৰা, প্ৰস্তুত হোৱা, প্ৰভু আহিব। এই ডাঙৰ ডাঙৰ খুব মানে জোৰকে মাত কোন? জোহন। জোহন বেপটাইজক অৰণ্যত গৈছে, ঠিক প্ৰভুৰ বাক্যৰ নিচিনা, আৰু খুব জোৰে প্ৰচাৰ কৰিছিলে, প্ৰস্তুত হোৱা, পাপ এৰি দিয়া, প্ৰস্তুত হোৱা, সাজু হোৱা, কাৰণ প্ৰভু আহিব, প্ৰভুৱে আহিব। মই এই মাত, তাৰ ওপৰত একো নাই, মই ইমান গুৰুত্ব নহয়, মই এজন মানুহ, মই এজন প্ৰচাৰক, কিন্তু মোৰ বাৰ্তা আছে, মোৰ কথা আছে, আৰু মোৰ জোৰকেই জনাই দিওঁ, মই জোৰকেই প্ৰচাৰ কৰোঁ। আজি ৰাতি মই কোন? মই আচলতে ঠিক জোহনৰ নিচিনা, মই এজন মাত, মই এজন মানুহ, মোৰ জীৱন ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু মোৰ বাৰ্তা আছে। জোহন বেপটাইজকৰ নিচিনা মই প্ৰচাৰ কৰি আছোঁ, প্ৰস্তুত হোৱা, প্ৰস্তুত হোৱা, কাৰণ প্ৰভু আহিছে, প্ৰভু আমাৰ মাজত আছে, প্ৰভুক চিনি পাব লাগে, জানিব লাগে। মোৰ মাত আজি ৰাতি, মোৰ উপদেশ, মোৰ প্ৰচাৰ এই, খ্ৰীষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ হয় তোমাৰ বাবে, তোমাৰ জীৱন। তাৰপিছত তেওঁবিলাকক ফৰিচীবিলাকৰ পৰা পতোৱা হৈছিল। তাতে তেওঁবিলাকে তেওঁক সুধিলে, যদি খ্ৰীষ্ট নোহোৱা, এলিয়া নোহোৱা, সেই বাবাদীও নোহোৱা, তেন্তে কিয় বেপটাইজ কৰিছা? তাৰপিছত সিহঁতে সুধি আছে, কিয় বেপটাইজ কৰে? আৰু সিহঁতে অলপ চলপ আলোচনা কৰিছিলে, কিন্তু জোহন আকৌ নিজৰ বিষয়লৈ গুৰুত্ব বুলি নাভাবিছিল। সি কৈছে যে মই পানীত বেপটাইজ কৰোঁ, ইমান ডাঙৰ কাম নহয়, কিন্তু এজন আছে তোমাৰ মাজত আছে যাক তুমি চিনি নোপোৱা, আৰু সি পবিত্ৰ আত্মা লয়, পবিত্ৰ আত্মাইৰে বেপটাইজ কৰে মানুহৰ অন্তৰ, মানুহৰ আত্মিক জীৱন বেপটাইজ কৰে, শক্তি দিয়ে, সাহস দিয়ে, বিশ্বাস দিয়ে। এইটো বহুত সহজ, পানীৰ বিষয় লৈ, পানীৰে বেপটাইজ দিবলৈ চবে পাৰে, চব প্ৰচাৰক পালকে পাৰে, খ্ৰীষ্টান মানুহে পাৰে, কিন্তু অকল এজন পবিত্ৰ আত্মাৰে বেপটাইজ দিব পাৰে, এইটো হ'ল যীশুখ্ৰীষ্ট। তো আকৌ যীশুৰ ওপৰত গুৰুত্ব দিলে, সন্মান দিলে। তাৰপিছত এই দল গুচি গ'ল, প্ৰশ্ন শেষ, আলোচনা শেষ, সিহঁতে গুচি গ'ল। আৰু এইটো দুখৰ কথা যে যীশুখ্ৰীষ্ট সেই দিনত উপস্থিত নাছিলে। মানে মই ভাবোঁ সেই সময়তে যীশুখ্ৰীষ্ট, বাইবলত লিখা আছে ঠিক বেপটিজম পোৱাৰ পিছত গভীৰ অৰণ্যত মানে গ'ল অকলে, যাতে ছয়তানে তেওঁক পৰীক্ষা দিব, ছয়তানে তেওঁক মানে কষ্ট দিব, যাতে তেওঁ পাপ কৰিব। কিন্তু সি নকৰিলে, নোৱাৰিলে, সি শুদ্ধ হয়, সি ধাৰ্মিক হয়। চল্লিছ দিনমানৰ বাবে ছয়তান চেষ্টা কৰিছিলে যীশুখ্ৰীষ্টক হেঁচা দিলে ভুলাবলৈ, কিন্তু সক্ষম নহ'ল। যীশু ধাৰ্মিক, যীশু ঈশ্বৰৰ পুত্ৰ, পাপ নকৰে, একো নকৰে প্ৰভুৰ বাক্যৰ বিৰুদ্ধে। সেই পিছদিনা যীশুখ্ৰীষ্ট ঘূৰি আহিলে। মানে যিমান মই জানো, যেতিয়া আমি গোটেই বাইবেল পঢ়োঁ, এনেদৰে দেখাত ঊনৈছ পদ, পাঁচদিনা, চৰি ঊনত্ৰিছ পদ, পাঁচদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ জোহন ক'লে, জগতৰ পাপ নিয়োতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। আৰু এইটো আমাৰ মূল বিষয় আজি ৰাতি, যি আমি শুনিম, যি আমি এইমাত্ৰ পঢ়িলোঁ, এই ফৰিচীবিলাকে, এই পুৰোহিত আৰু লেবিয়া মানুহকবিলাকে শুনা নাই। সিহঁতে গুচি গ'ল, জোহনে ক'লে তোমাৰ মাজত, তোমাৰ সমাজত আজিকালি এজন মানুহ আছে তুমি চিনি নোপোৱা, আটাইতকৈ মহান, আটাইতকৈ ডাঙৰ খ্ৰীষ্ট, কিন্তু তুমি চিনি নোপোৱা। আৰু সিহঁতে গুচি গ'ল, এই বাৰ্তা শুনা নাই, কিন্তু আমি শুনি আছো। মই আকৌ কম, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা, এইটো জোহনৰ আদেশ। সব মানুহে হ'ব পাৰে জোহনৰ চাৰিওফালে, জোহনৰ কথা, জোহনৰ প্ৰচাৰ শুনি আছে, বহি আছে বা থিয় হৈ আছে নদীৰ কাষত, নিশ্চয় সদায় নদীৰ কাষত সি বেপটাইজ কৰিছিলে, কিন্তু হঠাৎ অলপ দূৰত যীশুখ্ৰীষ্ট আহি আছে আৰু জোহনে তেওঁক দেখিলে, চল্লিছ দিনৰ আগত তেওঁক বেপটাইজ দিলে, আৰু সেইদিনত আকাশৰ পৰা আকাশ খোল হৈ গ'ল, মেলা গ'ল। ঈশ্বৰে ক'লে, এয় মোৰ প্ৰিয় পুত্ৰ, এয়ত মই পৰম সন্তুষ্ট। আৰু পবিত্ৰ আত্মা তেওঁৰ ওপৰত নামি আহিছিলে, যীশুখ্ৰীষ্টৰ ওপৰত। সেইদিনৰ পৰা জোহনৰ মনত এইটো নিশ্চয়, মানে নিশ্চিত, যীশু খ্ৰীষ্ট হয়, যীশু আমাৰ উদ্ধাৰকৰ্তা হয়, তেওঁৰ ওপৰত ঈশ্বৰৰ আত্মা থাকে, কাৰণ তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু তেওঁ এই গোটেই জগত উদ্ধাৰ কৰিব পাৰে, সেইকাৰণে আহিছে। তো যেতিয়া যীশু আহিলে, জোহন তেওঁৰ কথা, তেওঁৰ প্ৰচাৰ বাদ দিলে, সবে চোৱা জগতত, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। জোহন আকৌ আমি চাওঁ, তেওঁ নম্ৰ, নিজৰ বিষয়লৈ একো ডাঙৰ বুলি নাভাবে। যীশু আহিছে, গোটেই আগ্ৰহ, গোটেই চিন্তা, গোটেই হেৰি, মানে মানুহৰ আশা যীশুৰ ওপৰত হ'ব লাগিব, সেইকাৰণে এই উপদেশ দিছে। আৰু আজি ৰাতি ময়ো এই একেই উপদেশ দিম আপোনালোকৰ বাবে। জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। প্ৰথমেই জগতৰ পাপ এই শব্দলৈ আমি কিছু সময় দিওঁ। জগতৰ পাপ কি, জগতৰ পাপ মানে কি? অকল এজনৰ পাপ নহয়, গোটেই জগত, হাজাৰ হাজাৰ মানুহ, আনকি বহুত বেলেগ বেলেগ দেশ, বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ ঠাই য'ত মানুহ থাকে আৰু কি কৰে, পাপ কৰে। এই জগত ভাল নহয়, ধুনীয়া নহয়, বহুত আগতেই নষ্ট হৈ গ'ল, বহুত আগত শয়তান সোমাইছে, মানুহে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছিলে, আৰু এতিয়া ইমান বেয়া আমাৰ জগতৰ অৱস্থা, ইমান কলা, ইমান থলত হৈ থাকে, ইমান লেতেৰা, পাপপূৰ্ণ আমাৰ জগত। যদি আমি চাব পাৰিছিলোঁ, মানে যদি আমি এই বিশ্বত ত্যাগ কৰোঁ আৰু একদম ওপৰত যাওঁ, আৰু আমি চাই আছোঁ আমাৰ গ্ৰহ, আমাৰ পৃথিৱী, আৰ্থ, আৰ্থ গ্ৰহ আমি চাই আছোঁ আকাশৰ পৰা, একদম ওপৰৰ পৰা, আৰু প্ৰত্যেক দেশ আমি চাব পাৰোঁ। আৰু যদি আমাৰ বিশেষ এটা লেন্স থাকে, আৰু এই লেন্সেৰে ঠিক নেটৰ নিচিনা মেপ মনচিত্ৰত যেতিয়া আমি চাওঁ, মানে অসম হওক, ভাৰত হওক, চীন দেশ হওক, যদি সব জেগাতে আমি দেখিব পাৰিলোঁ, আমি কি চাম, আমি কি দেখিম? পাপ কাম, সব গাঁৱত, সব ঘৰত, সব চহৰত, সব মানুহৰ জীৱনত, অন্তৰত, মনত পাপ চলি আছে, বেয়া চিন্তা, বেয়া কথা, বেয়া কাম। ঈশ্বৰে চাব পাৰে, আমি নোৱাৰোঁ। সেইকাৰণে প্ৰায়ভাগ সময়তে মানুহে পাপ ডাঙৰ বুলি নাভাবে, কিন্তু ঈশ্বৰ জানে জগতৰ পাপ ইমান বিশাল, হাজাৰ হাজাৰ পাপ প্ৰতিদিন আহি আছে। বেলেগ বেলেগ জেগাতে মানুহে মূৰ্তি পূজা কৰে, নিজৰ ঈশ্বৰ বনায়, ঈশ্বৰৰ ৰূপ জন্তুর নিচিনা মানুহর নিচিনা একটা মূর্তি বা একটা ছবি আঁকিব বনাব আর প্রার্থনা করে আর নাম বিশেষ নতুন একটা নাম দিব নিজের দেবতালয় নিজের দেবতা হিসাবে এটু পাপ হয়। আনকি কিছু দেশত মানুষে নিজের দেউতা মাকক বা আইতা ককাক সেবা করে আরাধনা করে ইমান সন্মান করে এই সন্মান অকল ঈশ্বরের বাবে কিন্তু নিজের আত্মীয় স্বজনক দিয়ে এইটাও পাপ। আর গোটেই জগৎ এইটু চলি আছে প্রতি বছর প্রতিদিন মানুষে ঈশ্বরক সেবা নকরে মানুষক মানব জাতিক জন্তুক সেবা করে সরু সরু দেবতাক সেবা করে যি আসল নহয়। গোটেই জগত আমি অকি চাও আমি চাম সত্য করা ঘিন করা যুদ্ধ করা আতঙ্কবাদী যি থাকে মানুষে যেতিয়া মানে শহরত বম দিয়ে মানুষে মরিব চুর করে ডকাই গর্ভপাত কাজিয়া করা অপমান দিয়া মানুষের পাপ ইমান বাড়িছে গোটেই জগত ব্যবিচার লয় ইমান পাপ প্রতিদিন চলে মানুষের কামাবিলাস মানুষে অশ্লীল ছবি বনায় নিজের স্বামী পত্নীর লগত নাথাকে বিয়া বাদ দিয়ে তালাক দিয়ে ইমান পাপ পূর্ণ আমার জগৎ। লিখা আছে জগতের পাপ অকল এজন মানুষের পাপ নহয় ঈশ্বর গোটেই জগতের পাপ চাব পারে আর সহিব নয় মানুষের মিছকতা মানুষের দুর্নীতি মানুষের মানে বেয়া ব্যবহায় যেতিয়া মিছক হয় পয়সা পাবলৈ আর পয়সা অর্জন করবলৈ। আর যদি আমি চাব পারিছিল আমার গোটেই জগৎ বিশেষ একটা ক্যামেরা আছে এই ক্যামেরায়েরই মানে ঠান্ডা গরম অবস্থা দেখা যায় তাপ দেখা যায়। যদি ঠান্ডা হয় নীলা হয় থাকিব যদি গরম হয় রঙা। যদি এই বিশেষ ক্যামেরা আমি ব্যবহার করো জগতের উপর আমি কি চাম গোটেই জগৎ ইমান ঠান্ডা হয়ে গেল ইমান নীলা হয়ে গেল কারণ মানুষের প্রেম বহুত কমিছে নিজকে প্রেম করে কিন্তু পরস্পরক প্রেম নকরে নিজের পরিয়ালক প্রেম নকরে ঈশ্বরক প্রেম নকরে। প্রেম না থাকিলে নিশ্চয় বহুত পাপ চলি আছে স্বর্তপরতা আর অহংকার গোটেই জগতের উপর ব্যাপি পড়ে জগতের পাপ। ঈশ্বরে কি ভাবে ঈশ্বরে কি করিব ঈশ্বর মানুষের পাপ সহিব নয় ঈশ্বর পবিত্র হয় ঈশ্বর শুদ্ধ আর ভাল হয় আর সেই কারণে যেতিয়া বেয়া বিষয় চায় বেয়া কাম দেখে তার পবিত্র খং উঠে এটু বেয়া খং নহয় এটু ধার্মিক খং ঈশ্বরে পাপ কাম পেলাই দিব ধ্বংস করিব। তো কি করা যায় যদি আমার জগৎ ইমান বেয়া যদি সব মানুষের অন্তর একে অবস্থা বেয়া অবস্থা কি করা যায় ঈশ্বরে কি করিব ভবিষ্যৎ ঈশ্বরে কি করিব। দুটা উপায় আছে দুটো পথ আছে। প্রথমটো হল ইচ্ছা হলে ঈশ্বরে এক সেকেন্ডর ভিতর এই গোটেই জগৎ ধ্বংস করিব পারিলেহেতেন মানে ঈশ্বরের ইমান শক্তি আছে এই গোটেই পৃথিবী সূর্যের ভিতর দলিয়াই দিব এক সেকেন্ডত ধ্বংস হব জুই এরে জ্বলাই দিয়া হব কিন্তু এইটো তার ইচ্ছা নাই। এই ইচ্ছা থাকিছিলে কি হব নুহর সময়ত যেতিয়া এই মহা বানপানী আহিছে সব মানুষক সি ধ্বংস করেছিলেহেতেন কিন্তু নকরিলে কিয় কারণ এই দ্বিতীয় উপায় এই দ্বিতীয় পথ তার গভীর পরিকল্পনা প্রেমের কারণে কৃপার কারণে ঈশ্বরে আমাক বেগেৰে দংশ নকৰে। ঈশ্বৰে আমাক সময় দিয়ে, ঈশ্বৰে আমাক সুযোগ দিয়ে বুজিবলৈ আৰু পাপৰ পৰা মুক্তি পাবলৈ কেনেকৈ, এইটো আমাৰ দ্বিতীয় বিষয়, মেৰ পোৱালি, ঈশ্বৰৰ মেৰ পোৱালি। এটো উপায় আছে পাপৰ পৰা মুক্তি পাবলৈ, ঈশ্বৰৰ মেৰ পোৱালি। এইটো এই গোটেই জগতৰ একমাত্ৰ উপায় আৰু আশা, ঈশ্বৰৰ মেৰ পোৱালি। মেৰ পোৱালি মানে কি? মেৰ পোৱালি সবে জানে, কিন্তু মেৰ মানুহে ইয়াতে বেছি নুশুনিছিলে। মেৰ মানে ভেড়া, ভেড়াৰ পোৱালি, ঈশ্বৰৰ ভেড়াৰ পোৱালি। আমাক ৰক্ষা কৰিব, আমাক উদ্ধাৰ কৰিব। কি কথা! মেৰ পোৱালি মানে বাইবলৰ পৰা বহুবাৰ ভেড়া বা ছাগলী, গৰু বা মহ বলিদান কৰা হৈছিলে মানুহৰ পাপ, পাপ কামৰ কাৰণে। মানুহৰ পাপ মুচিবলৈ এটা জন্তু, পুৰোহিত আহে, এটা জন্তু লৈ কাটি দি, মানে জবাই দি, এইটো তেজ ওলাই আহে আৰু এই তেজ আৰু এইটো শৰীৰ পুৰিব, জুইৰে পুৰিব আৰু ঈশ্বৰক দিব উপহাৰ হিচাপে। আমাৰ পাপ কামৰ কাৰণে এটা বলিদান স্বৰূপ জন্তুৰ তেজ দিলে আৰু বহুবাৰ মেৰ পোৱালিৰ হৈছিলে, ঘটিছিলে। যেনেকি বাইবলত বহুত উদাহৰণ আছে মেৰ পোৱালি। পুৰণি নিয়ম বহুত গুৰুত্বপূৰ্ণ, যীশুখ্ৰীষ্টৰ বিষয় মানে ধৰিবৰ কাৰণে, বুজিবলৈ পুৰণি নিয়ম একেবাৰে প্ৰয়োজন। তাতে যদি আমি পঢ়ো পুৰণি নিয়মত কি মেৰ পোৱালি দেখা যায়, যি ছয়াত এটা কথা লিখা আছে 53 অধ্যায়, যে ঈশ্বৰৰ মেৰ পোৱালি আমাৰ শাস্তি লৈছে আৰু একো মানে কথা নোকোৱাকৈ শাস্তি লৈ গ'ল, মৃত্যু লৈ গ'ল। আগতে লিখা আছিলে যে প্ৰতিদিন ধৰ্মধামৰ ওচৰত বা সন্মুখত, মন্দিৰৰ সন্মুখত এটা বিশেষ ৰীতি আছিল, প্ৰতি ৰাতিপুৱা আৰু প্ৰতি সন্ধ্যা সময়ত এটা সৰু মেৰ পোৱালি বলিদান দিব লাগিব। প্ৰতিদিন দুবাৰ, প্ৰতিদিন ইমান মেৰ পোৱালি নিজৰ জীৱন, নিজৰ প্ৰাণ দিলে, তেজ দিলে মানুহৰ পাপৰ কাৰণে। আৰু আমিও বহুত কাহিনী শুনিছিলোঁ, কিন্তু বিশেষ এটা কাহিনী বহুত আগতে, প্ৰায় এই প্ৰথম মেৰ পোৱালি কাহিনী আজি ৰাতি আমি পঢ়োঁ আৰু ভালকৈ বুজিবলৈ। আদি পুস্তক 22, অব্ৰাহামৰ কাহিনী। আদি পুস্তক 22, বলিদান লৈ আকৌ আমি শিকিব লাগিব। তো এই প্ৰথম 14 পদ, এক পদৰ পৰা 14লৈ আমি পঢ়িম। আদি পুস্তক প্ৰথম পুস্তক হয় বাইবলৰ, প্ৰথম পুস্তক 22 পদ, চৰি 22 অধ্যায় 1 পদ। এই কথা বহুত জনজাত, আনকি মুছলমান মানুহেই জানে এই কাহিনী। এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামৰ পৰিত্যাগ কৰি তেওঁক ক'লে, হে অব্ৰাহাম, তেওঁ ক'লে, চাওক মই আছোঁ। তেতিয়া তেওঁ ক'লে, তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইছাক, ইছাককে লৈ মুৰিয়া দেশলৈ যোৱা আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজৰ যি এটা পৰ্বতৰ কথা মই তোমাক ক'ম, তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। তাতে অব্ৰাহামে পুৱাতে উঠি নিজৰ গাদ্য সজাই নিজ দাসবিলাকৰ দুটাক আৰু নিজ পুত্ৰ ইছাককো লগত ল'লে আৰু হোমৰ নিমিত্তে তাতো ফালি লৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈকে যাত্ৰা কৰিলে। ঈশ্বৰে কি খুজিছে? যাতে আব্ৰাহাম নিজ পুত্ৰক বলিদান কৰিব। কেনেকৈ সম্ভৱ? তিনিদিনৰ দিনা আব্ৰাহামে চকু তুলি চাই দূৰৰ পৰা সেই ঠাই দেখি নিজৰ দাস দুটাক ক'লে, তোমালোকে গাদৰ সৈতে ইয়াতে থাকা, মই আৰু ল'ৰাই সৌখিনি লৈ গৈ সেৱা কৰোঁ, পাছে তোমালোকৰ ওচৰলৈ উলটি আহিম। তেতিয়া আব্ৰাহামে হোমৰ কাঠখিনি লৈ নিজ পুত্ৰ ইছাকৰ কাণ্ডত দি অগ্নি মানে জুই আৰু ছুৰীখন নিজৰ হাতত ল'লে। পাছে দুয়ো একেলগে চলি যাওঁতে ইছাকে তেওঁৰ পিতৃ আব্ৰাহামক ক'লে, হে মোৰ পিতৃ। তাতে তেওঁ ক'লে, বোপা চোৱা, মই আছোঁ। তেতিয়া সি ক'লে, চাওকচোন, জুই আৰু কাঠো আছে, কিন্তু হোমৰ অৰ্থে মেৰ পোৱালি কটা। মেৰ পোৱালি ক'ত? ভেড়াৰ পোৱালি। তাতে আব্ৰাহাম ক'লে, বোপা, ঈশ্বৰে আপুনি হোমৰ অৰ্থে মেৰ পোৱালি যোগাব। পাছে সিবিলাকে দুয়ো একেলগে চলি গৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সিবিলাকে সেই ঠাই পালেগৈ। আব্ৰাহামে সেই ঠাইতে যজ্ঞবেদী সাজি তাৰ ওপৰত খাট সজাই নিজ পুত্ৰ ইছাকক বান্ধি যজ্ঞবেদীৰ কাঠৰ ওপৰত থলে। তেতিয়া আব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি ছুৰীখন ল'লে। এনেতে আকাশৰ পৰা যিহোবাৰ দূতে তেওঁক মাতি ক'লে, হে আব্ৰাহাম, আব্ৰাহাম। তেওঁ ক'লে, চাওকচোন, মই আছোঁ। তাতে দূতে ক'লে, তুমি ল'ৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একো নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী ভয়কাৰী লোক তাক মই এতিয়া জানিছোঁ। কাৰণ তোমাৰ পুত্ৰ, তোমাৰ একটি পুত্ৰকে মোক দিবলৈ অসন্মত নহ'লা। তেতিয়া আব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে আউলীয়া জোপাত শিং লাগি থকা এটা মতা মেৰ চাক দেখিলে। তাতে আব্ৰাহামে গৈ সেই মেৰটো আনি নিজ পুত্ৰৰ সলনি তাক হোমৰ অৰ্থে বলিদান কৰিলে। আৰু আব্ৰাহাম সেই তাৰ নাম যিহোবা জিৰি, যিহোবাই যোগাব, ৰাখিলে। এইকাৰণে আজিলৈকে লোকে কয় বোলে যিহোবাৰ পৰ্বতটোত যোগোৱা হ'ব। আমেন। এই কাহিনী, এইটো প্ৰায় বাইবেলৰ প্ৰথম মেৰ পোৱালি কাহিনী, যেতিয়া এটা ডাঙৰ বলিদান হৈছিল মানুহক বচাবলৈ। তো এই কাহিনীত কি হ'ল? আব্ৰাহামৰ নিজৰ পুত্ৰক ঈশ্বৰে খুজিছিলে যে, তোমাৰ পুত্ৰ যি তুমি প্ৰেম কৰা, যাক তুমি বহুত মৰম কৰা, তোমাৰ একমাত্ৰ পুত্ৰক বলিদান কৰিব লাগে। কিন্তু ঈশ্বৰৰ গোপন পৰিকল্পনা হ'ল যে শেষত ঠিক কাম কৰাৰ আগত এইটো দেখা যাব যে জোপাত এটা মেৰ পোৱালি, এটা ডাঙৰ মেৰ মানে নিজৰ শিংটো লগোৱা হৈছে। আৰু সেইকাৰণে ঈশ্বৰে যোগালে যাতে ইছাকে নমৰিব, যাতে আব্ৰাহামে নিজ পুত্ৰক বধ কৰিব নালাগে। এইটো হ'ল ঈশ্বৰৰ উপহাৰ, ঈশ্বৰৰ বলিদান। কিয় বলিদান দিয়ে? পাপৰ কাৰণে। জগতৰ পাপ ইমান ডাঙৰ হৈ গ'ল, ইমান মানে এই জগত ইমান ভৰ্তি হৈ গ'ল পাপপূৰ্ণ, যে আমাৰ পাপবোৰৰ কাৰণে এটা বলিদান প্ৰয়োজন। ঈশ্বৰৰ এটা উপহাৰ আছে সব মানুহৰ কাৰণে, আৰু সেইটো হ'ল ক্ষমা। কিন্তু ক্ষমা বিনামূল নহয়, এটা মেৰ পোৱালি দিব লাগিব, তেজ ঈশ্বৰক দিব লাগিব প্ৰায়শ্চিত্ত কৰিবলৈ, যাতে ঈশ্বৰৰ আইন সন্তুষ্ট হৈ যায়। ঈশ্বৰৰ আইনত কি লিখা আছে? যি প্ৰাণীয়ে পাপ কৰে মৰিব। আমাৰ মৃত্যু হোৱা উচিত, কিন্তু ঈশ্বৰে আমাৰ পৰিৱৰ্তে আমাৰ জাগাতে তেওঁৰ নিজৰ পুত্ৰক পতাই দিলে, যীশুখ্ৰীষ্ট। আৰু মেৰ পোৱালি হিচাপে, ঠিক অব্ৰাহামৰ কালৰ নিচিনা, যীশুখ্ৰীষ্ট আহিছে যাতে আমি নমৰোঁ, যাতে আমি নৰকলৈ নাযাওঁ, যাতে আমি জীয়াই থাকোঁ আৰু ঈশ্বৰৰ অনুগ্ৰহ পাম। এইটো মুক্তিৰ মূল্য, ঈশ্বৰৰ পুত্ৰৰ মৃত্যু হ'বলগীয়া হ'ল মুক্তিৰ মূল্য দিবলৈ। ঈশ্বৰ, আগত আমি পঢ়িছিলোঁ, যীশু ঈশ্বৰৰ বাক্য হয়, নিখুঁত বাক্য, মানে সম্পূৰ্ণৰূপে ঈশ্বৰক প্ৰকাশ কৰে। যীশুখ্ৰীষ্ট বাইবলত লিখা আছে ঈশ্বৰৰ মানে প্ৰতিমূৰ্তি হয়, সম্পূৰ্ণৰূপে ঈশ্বৰক আমাৰ কাৰণে দেখুৱায়। তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰ, কিন্তু মানুহ হৈ গ'ল আৰু ক্ৰুচৰ ওপৰত আমাৰ পৰিৱৰ্তে, আমাৰ জাগাতে যীশুখ্ৰীষ্ট মৰিছিলে যাতে আমি জীয়াই থাকোঁ। এইটো একদম যোহনৰ লিখা শুভবাৰ্তাৰ একদম প্ৰথম অধ্যায়ত লিখা আছে, চোৱা ঈশ্বৰৰ মেৰ পোৱালি, জগতৰ পাপ নিয়তা। তাৰপিছত এই বিষয়, এই শব্দ নিয়তা, এই শব্দৰ ওপৰত মই অলপ কম, অলপ সময় দিওঁ। নিয়তা মানে আমাৰ নিজৰ পাপ যীশুখ্ৰীষ্টৰ ওপৰত আহিছিলে আৰু যীশুখ্ৰীষ্ট আমাৰ পাপ লৈ গ'ল। ধৰক আপোনাৰ মনত কল্পনা কৰিব লাগে, আপোনাৰ পাপ, আপোনাৰ গোটেই জগতৰ পাপ নহয়, এতিয়া আপোনাৰ নিজৰ পাপৰ ওপৰত চাওক, আপোনাৰ নিজৰ পাপ কিমান আছে, কিমান ওখ, ইমান ডাঙৰ এটা পৰ্বতৰ নিচিনা হৈ গ'ল, হয়নে নহয়? আপুনি বা তুমি এজন সৰু পাপী নোহোৱা, সব মানুহে ডাঙৰ পাপী হয়, সব মানুহে তুচ্ছ বেয়া পাপী হয়। আমাৰ নিজৰ পাপ, আনকি আমাৰ নিজৰ যদি আমি হিচাপ কৰিব পাৰোঁ, ইমান ডাঙৰ এটা পৰ্বতৰ নিচিনা। কিন্তু যীশুখ্ৰীষ্ট মানুহৰ পাপ লৈছে তেওঁৰ নিজৰ শৰীৰৰ ওপৰত লৈ যাবলৈ। আমি এইটো গুচাব নোৱাৰোঁ, আমি আমাৰ নিজৰ পাপবোৰ মুচিব নোৱাৰোঁ। ধৰক যদি আপোনাৰ পাপ লিখা আছে কিতাপত, যদি প্ৰত্যেক পৃষ্ঠা তোমাৰ জীৱনৰ প্ৰতিদিন, প্ৰত্যেক দিনৰ কাম, খটা, চিন্তা, বেয়া যদি হয় লিখা আছে, যদি লিখা থাকে, কিমান কিতাপ থাকিব? এই ৰুম যথেষ্ট নহ'ব কিতাপ লিখিবলৈ, তোমাৰ পাপৰ বিষয় লৈ এই ৰুম ভৰ্তি হৈ যাব, একদম চিলিংলৈ মানে কিতাপ থাকিব আপোনাৰ পাপ লৈ। কিন্তু ইয়াতে লিখা আছে জগতৰ পাপ নিয়তে, যীশুখ্ৰীষ্ট যেতিয়া পাপৰ পৰা মুক্তি দিয়ে, যেতিয়া আমাক উদ্ধাৰ কৰে, ঠিক যেন আমাৰ সব গোটেই কিতাপ, আমাৰ সব খটা যি লিখা আছে, এই মানে আমাৰ বেয়া বেয়া কাম, বেয়া বেয়া চিন্তা জুইত পেলাই দিয়া হৈছে আৰু শেষ হৈ গ'ল। যীশুখ্ৰীষ্ট এইটো লৈ গ'ল, আৰু বৰ্তমান বিশ্বাসীৰ কাৰণে, খ্ৰীষ্টানৰ কাৰণে নাইকিয়া হ'ল। যিজন যীশুৰ ওপৰত বিশ্বাস কৰে ক্ষমা পায় সম্পূৰ্ণৰূপে, কেইটা পাপৰ ক্ষমা নাপায়, গোটেই পাপ, সব পাপ এদিনত এক সময়তে ক্ষমা কৰা হ'ব। যীশু এইটো লৈ যাব পাৰিব, আৰু আমি সেইদিনৰ পিছত আমি আৰু নেদেখিম আমাৰ পাপ। এইটো হল ঈশ্বৰৰ অনুগ্ৰহ, ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ প্ৰেম, যাতে আমি শাস্তি নাপাওঁ, যাতে আমি একেবাৰে মুক্ত হৈ আছো। তেওঁ লৈ যাব আমাৰ পাপ। কিন্তু কেইজনমান মানুহে, বহুত মানুহে এই জগতত সিহঁতৰ পাপ ৰৈ আছে। এইটো ঠিক যে যীশুখ্ৰীষ্ট ক্ৰুচৰ ওপৰত মৰিছিলে 2000 বছৰ আগত, কিন্তু বহুত মানুহৰ পাপ থাকে, ক্ষমা নহ'ল, মুছ নহ'ল। আৰু মানুহে যদি এই অৱস্থাত মৰে, সদায়ৰ বাবে নৰকলৈ যাব, নৰকত থাকিব। যদি নৰকৰ দৰ্জা আমি পাব পাৰোঁ, আৰু আমি কাণ দি শুনি আছোঁ, দৰ্জাৰ মানে ভিতৰেদি শুনি আছোঁ, নৰকত কি মানুহে কি কৈ আছে, কি ভাবে, আমি শুনিম মানুহৰ দুখ, মানুহৰ যাতনা, যে মোৰ জীৱনত মই ইমান পাপ কৰিছিলোঁ আৰু এতিয়া আমি শাস্তি পাই আছোঁ। পাপৰ ক্ষমা আমি কেতিয়াও পোৱা নাই, যীশুখ্ৰীষ্টৰ ওপৰত আমি কেতিয়াও বিশ্বাস কৰা নাই। মানুহে নিজৰ ভুল পস্তায় নৰকত। আৰু যদি আমি শুনিছিলোঁহেঁতেন, নিশ্চয় মানুহে আমাক সতৰ্ক কৰিব, কাৰণ এটা কাহিনী বাইবলত লিখা আছে, এজন ধনী মানুহ নৰক গৈছে আৰু এজন ভিক্ষাৰী স্বৰ্গলৈ গ'ল। ভিক্ষাৰীজনীয়ে সুখ শান্তি বহি আছে অব্ৰাহামৰ লগত, কিন্তু ধনী মানুহে নৰকলৈ গ'ল। আৰু যেতিয়া অব্ৰাহামক মাতিছে, অব্ৰাহাম, পিতৃ অব্ৰাহাম, মোক সহায় কৰা, মই নোৱাৰোঁ, তেনেহ'লে মোৰ ঘৰত মোৰ 5 ভাই আছে, সিহঁতক সতৰ্ক কৰা যাতে সিহঁতেও নাহে নৰকত আৰু যাতনা নাপায়। মানুহে নৰকত যাতনা পায়, দুখ পায়, কষ্ট পায়, সদায়ৰ বাবে তাতে থাকিব, কাৰণ জীৱনত সিহঁতৰ পাপবোৰ কেতিয়াও নিয়া নহ'ল, থাকিছিলে। আৰু সেইকাৰণে বিচাৰ দিনত বা মৃত্যুৰ পিছত যেতিয়া বিচাৰ আহে, মানুহে তাতে যাব লাগিব শাস্তি পাবলৈ। এইটো একেবাৰে প্ৰয়োজন যে প্ৰত্যেক মানুহ এতিয়া বৰ্তমান ক্ষমা পায়। তোমাৰ পাপ যেন গচি যাব, একেবাৰে প্ৰয়োজন। আৰু মোৰ শেষৰ কথা এই, শেষৰ শব্দটো হ'ল চোৱা। জগতৰ পাপ নিয়োতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা, ঈশ্বৰৰ বলিদান চোৱা, ঈশ্বৰৰ উপায় চোৱা। চাব লাগিব, তোমাৰ মন দিব লাগিব, মন দি চাব লাগিব যীশুখ্ৰীষ্টৰ ওপৰত। কিয়, মই জানো যে সেইদিনা যেতিয়া জোহনে থিয় হৈছিলে, হ'ব পাৰে মানুহে তেওঁৰ ফালে চাই আছে, সেইকাৰণে ক'বলগীয়া হ'ল যে এইফালে চোৱা, যীশু আছে। কিন্তু ময়ো জানো যে এই শব্দ আৰু গভীৰ হয়, কাৰণ বাইবেলত লিখা আছে বিশ্বাস মানে কি, বিশ্বাস মানে যেতিয়া আমি চাওঁ অন্তৰেদি, মনেদি যেতিয়া আমি চাওঁ, চকু এৰি নহয়, চকু আৰু বিশ্বাস বেলেগ বিষয়, যি আমি চকু এৰি চাব পাৰিম বিশ্বাসৰ কথা নহয়। যি অদৃশ্য, যি দেখা নাযায় কিন্তু সঁচা হয় আৰু আমি বিশ্বাস কৰোঁ, এইটো আমাৰ অন্তৰৰ দৃষ্টি, আমাৰ অন্তৰৰ জ্ঞান, আমাৰ মন যেতিয়া যীশুৰ ফালে চাই থাকে, ৰৈ থাকে, যেতিয়া যীশুৰ কাৰণে আমি বাট চাই আছো, যেতিয়া যীশুৰ ওপৰত আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰি আছো, আমাৰ দায়িত্ব হৈ গ'ল। বাইবলত লিখা আছে 2000 বছৰ আগত ঈশ্বৰৰ পুত্ৰ ক্ৰুচৰ ওপৰত মৰিছিলে, এতিয়া চব প্ৰস্তুত ক্ষমা পাবলৈ, মুক্তি পাবলৈ, কিন্তু তোমালোকৰ দায়িত্ব হ'ল তুমি বিশ্বাস কৰিব লাগে, তুমি চাব লাগে যীশুখ্ৰীষ্টৰ ওপৰত। মই যোহন বেপ্টাইজকৰ নিচিনা কওঁ, যীশুক চোৱা, ঈশ্বৰৰ মেৰ পোৱালিক চোৱা, তোমাৰ নিজৰ ফালে চাব নালাগে, তোমাৰ ভিতৰত একো নাই, পাপ আছে তার উপর একু নাই, তোমার পরিয়ালের ফালে চাব নালাগে, তোমার পরিয়াল তোমাক সহায় করব নালাগে, তোমার সমাজ লয় চাব নালাগে, যি থাকে এই জগত তোমাক বসাব নয়, তুমি নিশ্চয় মরিবা। অকল এজন আছে যি তোমার পাপ নিব পারে, মুছিব পারে, ক্ষমা দিব পারে, আর সেইজন কোন? যীশুখ্রিস্ট। তেওঁর উপর বিশ্বাস করা, তেওঁর উপর চুয়া। একটা কথা আছে যোহন ৬ অধ্যায়ত, বহুত পিছত এই এই কথা আমি আমি পাও যেতিয়া আমার সময় আহে, তাতে লিখা আছে কি, ঈশ্বরের ইচ্ছা হল যিজনে তেওঁর পুত্রর উপর চাই অনন্ত জীবন পায়, কারণ সাই বুঝাইছে বিশ্বাস। অকল চাব লাগিব, খালি চাব লাগিব, কাম করিব নালাগে, শ্রম করিব নালাগে, পয়সা দিব নালাগে, একু রীতি একু নিয়ম পালন করিব নালাগে, অকল চাব লাগিব। এইটো যোহনের বার্তা আছিল, যিশু ঈশ্বরের মেয়ের পালে জগতের বলিদান আমার কারণে আহিছে, তেওঁর উপর আশা করা, তেওঁর উপর নির্ভর করা, এইটো তোমার দায়িত্ব। তুমি যদি করা এই মুহূর্ত মুক্তি পোৱা, তুমি যদি করা এই দিন আজি তুমি অনন্ত জীবন পাবা। কিন্তু মানুষে বেলেগ বেলেগ ফালে চাই আছে, নিজের উপর চাই আছে, পয়সার উপর চাই আছে, ডক্টরের উপর চাই আছে, বেলেগ কোনো ধর্মের উপর চাই আছে, বেলেগ কোনো ব্যক্তির ভিতর, বেলেগ কোনো জায়গাতে এই পরিত্রাণ, ঈশ্বরের প্রেম, আমার পাপবর কারণে বলিদান না থাকে, তো মূল উপদেশ একে, সম্পূর্ণরূপে এজন পাপী হিসাবে, এজন সরু সরু অসহায় পাপী বলে সম্পূর্ণরূপে যীশুর উপর বিশ্বাস করা, যে প্রভু মূর শক্তি নাই, মূর উপায় নাই, মূর বহুত পাপ আছে, যদি মই নিজেই করিব লাগে নিশ্চয় মই নরকলৈ যাম, কিন্তু মই তোমার উপর বিশ্বাস করো, মোক উদ্ধার করা, মোক ক্ষমা করা। তুমি যদি করা তেওঁর তেজ, তেওঁর বলিদান তোমার উপর আহিব আর তুমি একেবারে সাফা হয়ে যাব। বিশ্বাস করিলে তোমার অবস্থা, তোমার আত্মা সাফা হয়ে গেল, তোমার সব পাপ মুছ হল। এইটো বাইবলের প্রতিজ্ঞা, মূর প্রতিজ্ঞা নহয়, এইটো বাইবলের। বিশ্বাস করা যীশুর উপর, তোমার গোটেই মন যেন যীশুর উপর থাকে। তো এতিয়া মই শেষ, মূর কথা শেষ, তুমি যদি যীশুর বাহিরত আহা, যীশুক বিশ্বাস করা, তেও ক্রুশের উপর মরিছিলে তোমার পাপ ক্ষমা করবলৈ, তিনি দিনের পিছত তেও উঠিছিলে যাতে তোমার মৃত্যু যেতিয়া হয় তুমিও উঠিবা, তেওঁর লগত যাবা, স্বর্গ থাকিবা। সেই কারণে তেও ঈশ্বরের পুত্র, সেই কারণে তেও এই জগত সুমাইছে আর মানুষ হয়ে গল, পাপর পরা পলোয়া দৌড়িব লাগে যীশুখ্রিস্টর ফালে, পলম নকরিবা, মানে জীবনত নেখেলিবা, পাপর পরা মুক্তি পাব লাগে, যীশুক বিশ্বাস করা, যীশুর কাম যথেষ্ট, যীশু যি করেছিলে বলিদান দিবলৈ হৈ গল, যথেষ্ট আছে। তুমি যদি বিশ্বাস করা কি হব, এই তেজ ঠিক আগর কালের নিচিনা তোমার দরজার উপর লগাই দিয়া হব, তোমার ঘর নিরাপদ, প্রভুর শাস্তি, প্রভুর দংশন আহিব। আর খ্রিস্টান মানুষের বাবে মূর উপদেশ একে, যীশুক চুয়া প্রতিদিন সব সময়তে, মনত রাখা যীশুখ্রিস্ট, মনত রাখা তেওঁর কাম, তোমার কারণে। যেতিয়া আমাৰ মন বেলেগ ফালে যায়, নিজৰ ওপৰত যেতিয়া চাই আছো, নিজৰ শক্তিত নিজৰ উপায় যেতিয়া চেষ্টা কৰি আছো, আমাৰ সুখ নাথাকে, আমি বহুত মানে অশান্তিৰ হৈ আছো, হয়নে? কাৰণ যীশুৰ পৰা উদ্ধাৰ পাবলৈ আৰু খ্ৰীষ্টান জীৱনত মানে ভালকৈ চলিবলৈ একেই কাম প্ৰয়োজন, যীশুক চোৱা, যাতে গোটেই দিন, প্ৰথম দিন যেতিয়া আমি খ্ৰীষ্টান হৈ যাওঁ, কাৰণটো হ'ল আমাৰ চকু যীশুৰ ওপৰত, আৰু প্ৰতিদিন সেই সময়ৰ পিছত, খ্ৰীষ্টান হোৱাৰ পিছত আমাৰ দায়িত্ব একেই, প্ৰতিদিন যি ক্ৰুচৰ ওপৰত মৰিলে মোৰ বাবে, মই চাম, মই গুৰুত্ব দিওঁ, মই সময় দিওঁ, যাতে আমি কেতিয়াও পাহৰি নাযাওঁ। আমেন। প্ৰাৰ্থনা কৰোঁ। হে প্ৰভু ঈশ্বৰ, মই ধন্যবাদ দিওঁ এই সৰু বাক্যৰ কাৰণে, ঈশ্বৰৰ মেৰ পোৱালি প্ৰভু, মই ধন্যবাদ দিওঁ যে তুমি সকলো কিছু আমাৰ কাৰণে যোগাইছে, আমাৰ খৰচ নহ'ল, আমি নোৱাৰিছিলোঁ, সেইকাৰণে তুমি দিলে, তুমি দিলা, তুমি তোমাৰ পুত্ৰক পতাই দিলা, ধন্যবাদ। আৰু আমি তোমাক প্ৰশংসা কৰিলোঁ এই বিনামূল্য পৰিত্ৰাণ, ধন্যবাদ। আৰু প্ৰভু আমি ধন্যবাদ দিওঁ যে তেওঁৰ তেজ বলৱান হয়, শক্তি আছে আমাক সলনি কৰিবলৈ, চাফ কৰিবলৈ। প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যাতে এই ৰুমত মানুহে উদ্ধাৰ পায়, নিজৰ কাম, নিজৰ কৰ্ম, আনকি ধৰ্ম কৰ্ম পেলাই দিব তোমাৰ অনুগ্ৰহ আৰু দয়া পাবলৈ। মই প্ৰাৰ্থনা কৰোঁ যীশুখ্ৰীষ্টৰ নামত, আমেন।